আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল, অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 8 বিষয়া আটক, সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ, আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। অসম বিধানসভাৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপাল ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰথমে নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনায়। তেওঁ বিধায়কসকলক জনসাধাৰণৰ আস্থা বজাই ৰাখি কাম কৰি যাবলৈ আহান জনায়। ডঃ শৰ্মাই সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ মৰ্যাদাৰ কথা উল্লেখ কৰি কয় যে সংসদৰ প্ৰতিগৰাকী সদস্যই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে তেওঁৰ ভাষণ শুনে। অসমেও বিধানসভাৰ দৰে সাংবিধানিক অনুষ্ঠানৰ প্ৰতি একে সন্মান প্ৰদৰ্শনেৰে দেশবাসীৰ আগত সুস্থ নিদৰ্শন দাঙি ধৰিব পাৰে বুলি তেওঁ কয়।
আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব, ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব।
অসম বিধানসভা 2026 নিৰ্বাচনত নিজ নিজ সমষ্টিত জয়লাভ কৰা শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'ব লগা এটা অনুষ্ঠানত দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত হ'ব লগা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াকে ধৰি দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে আজি 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰে। গোচৰটোৰ অভিযুক্ত লোককেইজনৰ সন্দৰ্ভত অহা 8 আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি বিশেষ অধিবক্তা জিয়াউল কামাৰৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8 বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলচৰ, গৌৰীপুৰ আৰু ৰহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতি শইকীয়া আৰু বীৰেণ সিং অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা চাবৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষীৰ অধীক্ষকৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰতিকূল বতৰ আৰু সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অহা 1 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই কালি এই সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে পবিতৰা অভয়াৰণ্যৰ চলিত পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শৱলী জাৰি কৰিছে। ইয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষক তথা অন্যান্য কৰ্মচাৰীক AI মৰ্ফিং, গ্ৰুমিং, চাইবাৰ বুলিং ইত্যাদি সন্দৰ্ভত অধিক সজাগ হবলৈ আহান জনাই শিশুৰ নাম, শ্ৰেণী, অৱস্থিতি বা ফোন নম্বৰ জাতীয় ব্যক্তিগত তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিদ্যালয় কৰ্তৃপক্ষক বিৰত থাকিবলৈ অসম আৰক্ষীয়ে পৰামৰ্শ দিছে। তদুপৰি চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ শিশুৰ সহজতে চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰিৱৰ্তে দলীয় ফটো, মুখমণ্ডল অনুজ্বল কৰা ফটো পোষ্ট কৰিবলৈ দিহা আগবঢ়োৱা হৈছে। আনহাতে শিশুৱে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ স্থান ত্যাগ নকৰিবলৈকেও বিদ্যালয়সমূহক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে। অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে। কালি গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভূটান আৰু উত্তৰ পূব ভাৰত বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বিষয়ে লোকভৱনত হোৱা এখন বৈঠকত অসম আৰু ভূটানৰ উমৈহতীয়া স্বাৰ্থত দুয়োপক্ষৰ মাজত সহযোগিতা বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা বিষয় সামৰি লোৱা হয়। চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰত আৰু ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উপ আঞ্চলিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূবত বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নলবাৰী জিলাৰ জাগাৰা গাঁৱক কৃষি আদৰ্শ গাঁও প্ৰকল্প হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্বেচ্ছাসেৱী সংগঠন ভাৰত বিকাশ পৰিষদৰ অসম প্ৰান্তৰ লগতে হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাঁচীৰ ভাৰতীয় কৃষি জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান, অসম কৃষি বিশ্ববিদ্যালয়, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয় যুটীয়াভাৱে জিলাখনৰ 54 নম্বৰ জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন কৃষি আদৰ্শ গাঁও হিচাপে বাছনি কৰিছে। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত জাগাৰাবাসীয়ে কেৱল কৃষি ক্ষেত্ৰতে নহয় একতাৰ মাজেৰে সকলো দিশতে আদৰ্শ গাঁৱৰ পৰিচয় দাঙি ধৰিব বুলি আশা ব্যক্ত কৰে। উদ্বোধনী সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, প্ৰাক্তন উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা আদি কেইবাজনো ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰকল্পটোৱে অঞ্চলটোৰ 200 গৰাকী কৃষকক সামৰি লৈছে। আজি ৰাজ্যপালগৰাকীয়ে 5 গৰাকী কৃষকক কৃষি সামগ্ৰী বিতৰণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাত এলিমিনেটৰ খেলখন কাইলৈ মোহালীৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰান ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। বিধানসভাত মুখ্যমন্ত্ৰীৰ উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধন অধিনিয়ম 2026 দাখিল। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যত 8জন বিষয়া আটক। সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা আৰু গোপনীয়তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিদ্যালয়সমূহলৈ বিশেষ পৰামৰ্শ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ মাজত আজি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।